এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। ৰাজ্য চৰকাৰ আৰু বিনিয়োগকাৰীৰ মাজত 22,899 কোটি টকাৰ চুক্তি বিনিময় সম্পন্ন। বিশ্বৰ ভিন্ন দেশত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ বাৰ্তা বিলাবলৈ সাজু হোৱা সাংসদৰ সৰ্বদলীয় প্ৰতিনিধি দলত অসমৰ সাংসদ ভুৱনেশ্বৰ কলিতা আৰু প্ৰদান বৰুৱা অন্তৰ্ভুক্ত। ৰাজ্যৰ বড়ো বসতিপ্ৰধান অঞ্চলসমূহত বড়ো মাধ্যম দিৱস উদযাপন। অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি প্ৰাক্তন সেনাবাহিনীৰ বিষয়া কৰ্ণেল বেণুধৰ শইকীয়াৰ অভিমত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক জয়ৰ বাবে পাঞ্জাব কিংছৰ 220 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি 22,899 কোটি টকাৰ ঔদ্যোগিক বিনিয়োগৰ বুজাবুজিৰ চুক্তিপত্ৰ বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। এই বিনিয়োগৰ দ্বাৰা ৰাজ্যত প্ৰায় 6,000 নতুন নিয়োগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত ঔদ্যোগিকৰণৰ লক্ষ্যৰে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হৈছিল আৰু এই সংস্কৰণতে 5,18,000 কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছিল। আজিৰ অনুষ্ঠানত 20টা প্ৰকল্পৰ বিনিয়োগৰ চুক্তিপত্ৰৰো বিনিময় হয়। ইয়াৰে 3টা ইথানল প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। 2,800 কোটি টকাৰে 3টা চিমেণ্ট প্ৰস্তুত প্ৰকল্পৰো কাম আৰম্ভ হৈছে। অসমত প্ৰথমটো পাম্প ষ্টৰেজৰ বাবেও নিপকোৰ সৈতে চুক্তিত স্বাক্ষৰ হৈছে। চুক্তি স্বাক্ষৰিত হোৱা বহুকেইটা উদ্যোগ এই বছৰৰ শেষৰ ফালে মুকলি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণে ৰাজ্যৰ যুৱক যুৱতীসকলক কেনেদৰে আগুৱাই নিছে সেই বিষয়ে ডঃ শৰ্মাই এনেদৰে কয়।
আজি আমি অসমৰ 24টা ষ্টাৰ্টআপক মাচি গ্ৰেণ্ড প্ৰুফ এনকাৰেজমেণ্ট ফৰ প্ৰুফ অফ কনচেপ্ট পেটেণ্ট, আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে কিমান পেটেণ্টত আগবাঢ়ি গৈছে, নিজৰ কনচেপ্ট কৰিছে, তাক ব্যৱহাৰিকভাৱে প্ৰয়োগ কৰিছে আৰু আজি পেটেণ্টলৈকে যাব পাৰিছে। বহুত অসমৰ বাহিৰৰ ল'ৰা ছোৱালীও আজি অসমত আহি অসমৰ ইনকিউবেশ্যন চেণ্টাৰত কাম কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে। চ' দিজ আৰ ভেৰি ভেৰি পজিটিভ নিউজেছ। আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে অসমক আমি এটা উদ্যোগীকৰণৰ ক্ষেত্ৰত এখন সমৃদ্ধ ৰাজ্যলৈ ৰূপান্তৰ কৰিম। উই আৰ ডুইং লট অফ এক্টিভিটিজ, উই আৰ ক্ৰিয়েটিং এ গুড লেণ্ড বেংক চ' ডেট ৱেন ইণ্ডাষ্ট্ৰি কাম দে ডু নট হেভ টু ৱেইট, উই আৰ ক্ৰিয়েটিং মোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ চ' ডেট আৱাৰ গ্ৰীড ইজ ষ্টেবিলাইজ। চ' ইউ উইল চি ইন দ্য নেক্সট লেভেল ইন ছেপ্টেম্বৰ এণ্ড অক্টোবৰ চাৰ্টেন বিগ নেমছ who has announced projects in during the Advantage Assam will come to the stage with execution understanding, with execution memorandum of understanding, and we are moving in that lightning speed.
মুখ্যমন্ত্ৰী শৰ্মাই অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ কৰি ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰাৰ কথা প্ৰকাশ কৰি কয় যে এই ৰিং ৰোডৰ নিৰ্মাণ ব্যয় হৈছে প্ৰায় 7,800 কোটি টকা। অনুষ্ঠানত ভাগ লৈ উদ্যোগ মন্ত্ৰী বিমল বৰাই কয় যে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণে অসমৰ ঔদ্যোগিক ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিছে। ইয়াৰ দ্বাৰা অসমৰ নৱপ্ৰজন্ম আত্মনিৰ্ভৰশীল হ'ব পৰাকৈ পথ মুকলি হ'ব বুলিও তেওঁ কয়। দেশে বিদেশে অসমৰ ঔদ্যোগিক বাৰ্তা প্ৰেৰণ কৰিবলৈ এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণে সহায় কৰিলে। মন্ত্ৰীগৰাকীয়ে লগতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ অধীনত ৰাজ্যৰ 25,000 যুৱক যুৱতী অন্তৰ্ভুক্ত হ'ল বুলি প্ৰকাশ কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ বাৰ্তা বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰলৈ বিলাবলৈ ভাৰতৰ সাংসদৰ সৰ্বদলীয় এটা দল বিশ্বৰ ভিন্ন দেশলৈ যাবলৈ সাজু হৈছে। 51জনীয়া দলটো কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে 7টা গোটত ভাগ কৰি প্ৰতিটো গোট কোন কোন দেশলৈ যাব তাৰ তালিকা প্ৰকাশ কৰিছে। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰা অনুসৰি 7টা দলক বিজেপি সাংসদ বৈজয়ন্ত পাণ্ডা, ৰবিশংকৰ প্ৰসাদ, জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝা, শিৱসেনাৰ সাংসদ শ্ৰীকান্ত একনাথ সিন্দে, কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ, ডি এম কেৰ সাংসদ কানিমুজি আৰু এন চি পিৰ শাৰদ পাৱাৰ গোটৰ সাংসদ সুপ্ৰিয়া চোলে নেতৃত্ব দিব। সাতটা গোটৰ প্ৰতিনিধি দলটোত অসমৰ দুগৰাকীকৈ সাংসদ অন্তৰ্ভুক্ত হৈছে। কংগ্ৰেছ সাংসদ শশী থাৰুৰে নেতৃত্ব দিবলগীয়া দলটোত অসমৰ সাংসদ ভুৱনেশ্বৰ কলিতা অন্তৰ্ভুক্ত হৈছে। শশী থাৰুৰ নেতৃত্বত নজনীয়া এই গোটটোৱে আমেৰিকা, পানামা, গুয়ানা, ব্ৰাজিল আৰু কলম্বিয়া ভ্ৰমণ কৰিব। একেদৰে জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝায়ে নেতৃত্ব দিবলগীয়া নজনীয়া সাংসদৰ প্ৰতিনিধি দলটোত অসমৰ বিজেপিৰ সাংসদ প্ৰদান বৰুৱা অন্তৰ্ভুক্ত হৈছে। এই গোটটোৱে ইণ্ডোনেছিয়া, মালয়েছিয়া, কোৰিয়া গণৰাজ্য, জাপান আৰু ছিংগাপুৰ ভ্ৰমণ কৰিব। সাংসদৰ সৰ্বদলীয় দলৰ সাতটা গোটে 3 জুনত যাত্ৰা আৰম্ভ কৰিব। এই প্ৰতিনিধি দলটোত অন্তৰ্ভুক্তি তথা যাত্ৰাৰ উদ্দেশ্যৰ বিষয়ে সাংসদ প্ৰদান বৰুৱাই আকাশবাণীৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰে হোৱা টেলিফোনিক বাৰ্তালাপত এনেদৰে কয়।
ভাৰত চৰকাৰে গঠন কৰা সাংসদ আৰু প্ৰাক্তন সাংসদসকলক লৈ যিকেইটা গোট গঠিত হৈছে তাৰে তৃতীয়টো গোটত আপুনি অন্তৰ্ভুক্ত হৈছে। আমি জনা মতে আপোনালোকে পূব এছিয়াৰ কেইবাখন গুৰুত্বপূৰ্ণ দেশ ভ্ৰমণলৈ যাব, এই ক্ষেত্ৰত আপোনাৰ অভিমত অলপ ক'ব নেকি?
5খন দেশলৈ আমি যাম, জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰ, মালয়েছিয়া আৰু ইণ্ডোনেছিয়া। আমাৰ টীমটো নেতৃত্ব কৰিব সঞ্জয় সিং ডাঙৰীয়াই আৰু 9জন আমাৰ মেম্বাৰ থাকিব। আৰু বিশেষকে পাকিস্তানৰ সন্ত্ৰাসবাদী আহি আমাৰ পেহেলগামত যিটো ঘটনা কৰিলে আৰু তাৰ পিছত ভাৰত চৰকাৰে সিদ্ধান্ত পৰিপ্ৰেক্ষিতত সন্ত্ৰাসবাদীক পাকিস্তানত গৈ অপাৰেশ্যন সিন্দুৰ খিনি পিন পইণ্টেড একচন ললে আৰু তাৰ পিছত যি ধৰণে ৱৰ্ল্ড কমিউনিটি আগত গোটেই বিষয়টো দাঙি ধৰিব লাগে সেই বিষয়খিনি ইতিমধ্যে ভাৰত চৰকাৰৰ ফালৰ পৰাও প্ৰচাৰ চলি আছে। আমিও সেই গোটেই বিষয়খিনি সেই দেশকেইখনত সুন্দৰকে দাঙি ধৰিবৰ কাৰণে আমি চেষ্টাখিনি কৰিম। আৰু ভাৰত যে সদায় শান্তিপ্ৰিয় আৰু সেই বিষয়বিলাকত যাতে কোনেও কনফিউজ নকৰে, তো এই কথাখিনি তাতে থাকিব আৰু এইখিনি আমি তাতে ভালকে দাঙি ধৰিবলৈ চেষ্টা কৰিম। গোটেইখিনি বিষয়ে বিশ্ববাসীক দাঙি ধৰাৰ প্ৰয়োজন আছে আৰু সেইকাৰণে আজি ভাৰত চৰকাৰেও আমাৰ প্ৰধানমন্ত্ৰীয়েও গোটেই বিষয়বিলাক চালি জাৰি চাই সেইকাৰণে বিভিন্ন প্ৰান্তলৈ আমাৰ সৰ্বদলীয় প্ৰতিনিধি প্ৰেৰণ কৰিছে। মই ভাবোঁ এইটো বহুত বেছি ফলপ্ৰসূ হ'ব আৰু ভাল হ'ব। বিশ্বৰ অন্যান্য দেশসমূহে যাতে কোনো ধৰণৰ সন্দেহ এইবিলাক আনিব নোৱাৰে তাৰ কাৰণে এইখিনি মই ভাবোঁ বহুত সময় উচিত এইটো পদক্ষেপ হৈছে বুলি ভাবোঁ।
আপোনালোক কেতিয়া যাত্ৰা কৰাৰ কথা আছে?
আমাৰ 23 তাৰিখৰ পৰা 23 তাৰিখৰ পৰা আমাৰ এই ভ্ৰমণসূচী আছে।
এই যাত্ৰাৰ বাবে আপোনালোক সফল হৈ আহক, বিশ্ব সম্প্ৰদায়ৰ আগত ভাৰতৰ স্থিতি আপোনালোকে সবলভাৱে দাঙি ধৰিবলৈ সক্ষম হ'ব বুলি আমি আশা কৰিলোঁ।
পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ উদ্যোগত বিশিষ্ট শিক্ষাবিদ উদয়াদিত্য ভঁৰালীক আজি পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। গুৱাহাটী মহানগৰীৰ দক্ষিণ হৰণীয়াত আয়োজিত এটা অনুষ্ঠানত বিশিষ্ট চিন্তাবিদ ডঃ হীৰেণ গোহাঁয়ে সতীৰ্থ মঞ্চৰ হৈ এই বঁটা প্ৰদান কৰে। এই বঁটাত এখন চেলেং চাদৰ, গামোচা, প্ৰশস্তিপত্ৰ আৰু নগদ ধন আছে। অনুষ্ঠানত প্ৰয়াত পৰাগ কুমাৰ দাসৰ পৰিয়ালৰ লগতে সতীৰ্থ মঞ্চৰ বিষয়ববীয়াসকল উপস্থিত থাকে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
অপাৰেশ্যন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সেনাবাহিনী লাভ কৰা সফলতাৰ পটভূমিত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰৰ শৃংখলাত আজি আমি লগ পাওঁ আহক সেনাবাহিনীৰ প্ৰাক্তন সেনাবিষয়া কৰ্ণেল বেণুধৰ শইকীয়াক। যোৰহাট বঙালপুখুৰী নিবাসী কৰ্ণেল বেণুধৰ শইকীয়াই 1980 চনৰ পৰা 2016 চনলৈ 37 বছৰ ধৰি সেনাবাহিনীত দেশৰ ভিন্ন প্ৰান্তত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কাশ্মীৰত কৰ্মৰত হৈ থাকোঁতে আতংকময় পৰিস্থিতিত হোৱা অভিজ্ঞতাৰ কথা আমাৰ যোৰহাটৰ সংবাদদাতাৰ আগত এনেদৰে বৰ্ণনা কৰে।
মই ভাৰতৰ সেনাবাহিনীত 1980 চনৰ মাৰ্চ মাহৰ পৰা প্ৰায় 30 ছেপ্টেম্বৰ 2016লৈকে মই সেনাবাহিনীত চাকৰি কৰিলোঁ। বিভিন্ন পদত মই আছিলোঁ। মই সেই কাৰ্গিলৰ যেতিয়া মই চাকৰি কৰি থকাৰ সময়ছোৱাত আমি যেতিয়া যুদ্ধত যাওঁ তেতিয়া সেই ভয় ভাৱটো একেবাৰে নোহোৱা হৈ যায়, কাৰণ জানো যে মই তেওঁক মাৰিম বা তেওঁ মোক মাৰিব, গতিকে আমি ফাৰ্ষ্ট শ্বটটো মই মাৰিব লাগিব বা ফাৰ্ষ্ট শ্বটটো নিজে চেফগাৰ্ড কৰিবৰ কাৰণে সেইজনটো ফাই কৰিবই লাগিব। সেইটো এটা অভিজ্ঞতা। যোৱা মাহৰ 22 তাৰিখে যি পহলগামত আমাৰ নিৰীহ প্ৰায় 26জন নিৰীহ লোকক তেওঁলোকৰ পৰিয়ালৰ সন্মুখত জাতি ধৰ্ম সুধি পেলাই গুলি কৰি মাৰে, সেইটো এটা নিৰ্মম হত্যাকাণ্ডক কোনো পধ্যে আমি ছাপোৰ্ট দিব নোৱাৰোঁ। সেয়েহে আমাৰ বৰ্তমান এই চৰকাৰখনে আমি টিটফৰটেড, আমি গতিকে আমি না কাকো এটেক কৰিছোঁ না আমি এটেক কৰিব বিচাৰিছোঁ, কিন্তু কোনোবাই যদি আমাৰ ঘৰত আহি আমাক এনেকৈ নিৰীহ লোকক হত্যা কৰে, গতিকে আমাৰ নিজৰ ছেফগাৰ্ডৰ কাৰণে, আমাৰ জনসংখ্যাক বচাবৰ কাৰণে গতিকে আমি একশ্যন ল'বই লাগিব। গতিকে যি আমি প্ৰথম সিহঁতৰ টেরোরিস্ট শিবিরত প্রায় নটা টেরোরিস্ট শিবিরত আমি এটেক করলো। আমার প্রিসিজন গাইডেড মিজাইলস আছে, মিজাইলসে আমি হিট করলো আর গোটে বিশ্বক দেখাই দিল যে আমার সেনাবাহিনী কেনেদরে সক্ষম হয়ে আছো। তেওঁলোকৰ রাডারে আমাক ডিটেক্ট করব নোৱাৰিলে বা যদি তেওঁলোকৰ রাডারও আমি বহুত ধ্বংস করলো। গতি এটা বহুত সাকসেসফুল অপারেশন আছিলে। তাৰপিছত আমি যেতিয়া ন তারিখ আর রাতে পুরোটি নিশা আমি এয়ারবেস প্রায় এগারোটা এয়ারবেস যেটা আমি প্রায় ধ্বংস করো, তেতিয়া দেখিলে যে ইয়ার বাদে আর আমি যেহেতু প্রটেক্ট করব নোৱাৰিলো, এয়ার ফিল্ড বিলাক আমি সেফগার্ড করব নোৱাৰিলো, গতি উপায় নাছিলে। গতি আমেরিকার ওসরে হয়তো ভিক মাগিছিল, কে আমেরিকায় হয়তো এই ফেসিলিটেট করেছিল যে কেনেকে যুদ্ধ বিরাম হয়ে যায়, কিন্তু মধ্যস্থতা করা নাছিল, খালি ফেসিলিটেট করেছিল। যি কি নহক, আমি যেহেতু সিহঁতর এগারোটা এয়ারপোর্টক ধ্বংস করে আমি দেখাইছিল যে আমার পাওয়ার কিমান, আমি এয়ার সুপিরিয়রিটি কিমান, আমার সেনাবাহিনী কিমান সক্ষম, আমার লেটেস্ট আধুনিক যন্ত্রপাতি কি, আমার অস্ত্র শস্ত্র কি, আমি সকলো প্রমাণ করে বিশ্বক দেখাই দিল। তারপর যেতে সিহঁতে ডিজিএমই আমার ডিজিএমক ফোন করে যেটা সিজ ফায়ার ডিক্লারেশনের কথা কৈছে, সেই হিসাবে প্রায় দশ তারিখে আমি সিজ ফায়ার এগ্রি হয়েছো।
প্রাক্তন সেনা বিষয়াগৰাকীয়ে আজিও দেশমাতৃৰ বাবে প্ৰাণ দিবলৈ সাজু বুলি ব্যক্ত কৰে। কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদীৰ অমানসিক হত্যাকাণ্ডৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ অপাৰেচন সিন্দুৰক উচিত প্ৰত্যুত্তৰ বুলি অভিহিত কৰি কৰ্ণেল বিনোদৰ শইকীয়াই কয় যে এই অভিযানেৰে দেশে শক্তিৰ প্ৰমাণ দিলে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি সন্ধিয়া 7:30 বিশেষ সংবাদ চলন্তিকাত অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বলেন গোস্বামীৰ সৈতে কথোপকথন প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, উপস্থাপন আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ। আজি 63 সংখ্যক বড়ো মাধ্যম দিবস। ৰাজ্যৰ বড়ো বসতি প্ৰধান অঞ্চলসমূহত বড়ো মাধ্যম দিবস উদযাপন কৰা হয়। বাক্সা জিলাৰ চাইতানগুৰিৰ জয়ভদ্ৰ আহেকজেৰ বড়ো মাধ্যম উচ্চ মাধ্যমিক বিদ্যালয়ত আজি শালবাৰী জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে 63 সংখ্যক বড়ো মাধ্যম দিবস উদযাপন কৰা হয়। বড়ো মাধ্যম দিৱসত অতিথি হিচাপে উপস্থিত থাকি সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক ডঃ অনিল বড়োৱে কয় যে 1963 চনৰ 18 মে'ৰ পৰা সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ কাৰ্যকালত কোকৰাঝাৰত বড়ো শিক্ষাৰ্থী থকা বিদ্যালয়সমূহত বড়ো মাধ্যমৰ সূচনা হৈছিল। কোকৰাঝাৰ জিলা বড়ো সাহিত্য সভা সমিতিয়ে কোকৰাঝাৰৰ কাৰিগাঁৱত দিনযোৰা কাৰ্যসূচীৰে বড়ো মাধ্যম দিৱস পালন কৰে। গুৱাহাটী মহানগৰীৰ দৃষ্টপথ সাল সলনি কৰাৰ লগতে মহানগৰীৰ কৃত্ৰিম বান আৰু যানজঁটৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে চৰকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ণৰ দিশে আগবাঢ়িছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা এই পৰিকল্পনাসমূহৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে আজি দিছপুৰত এখন বিশেষ সভা অনুষ্ঠিত হয়। সভাত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তথা বিভাগটোৰ বিষয়া, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
ৰাজ্যত এখন এথলেটিক একাডেমী স্থাপন কৰা হ'ব বুলি এথলেটিক ফেডাৰেশ্যন অব ইণ্ডিয়াৰ উপাধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিভাসম্পন্ন খেলুৱৈসকলৰ প্ৰগতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰ আৰু অসম এথলেটিক এছ'চিয়েচনৰ উদ্যোগত এই একাডেমী স্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে। ৰাজস্থানৰ সৱাই মানসিং ষ্টেডিয়ামত আজি অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পঞ্জাব কিংছে ৰাজস্থান ৰয়েলছক জয়ৰ বাবে 220 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। পঞ্জাব কিংছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 219 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ নেহাল ৱাধেৰাই সৰ্বাধিক 70 ৰাণ আৰু সশান্ত সিঙে 59 ৰাণ কৰি অপৰাজিত হৈ থাকে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈ 17 অভাৰত 5টা উইকেট হেৰুৱাই 179 ৰাণ সংগ্ৰহ কৰি খেলি আছে। প্ৰতিযোগিতাৰ আন এখন খেলত আজি দিল্লী কেপিটেলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্য চৰকাৰ আৰু বিনিয়োগকাৰীৰ মাজত 22,899 কোটি টকাৰ চুক্তি বিনিময় সম্পন্ন। বিশ্বৰ ভিন্ন দেশত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ বাৰ্তা বিলাবলৈ সাজু হোৱা সাংসদৰ সৰ্বদলীয় প্ৰতিনিধি দলত অসমৰ সাংসদ ভুৱনেশ্বৰ কলিতা আৰু প্ৰদান বৰুৱা অন্তৰ্ভুক্ত। ৰাজ্যৰ বড়ো বসতি প্ৰধান অঞ্চলসমূহত বড়ো মাধ্যম দিৱস উদযাপন। অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি প্ৰাক্তন সেনাবাহিনীৰ বিষয়া কৰ্ণেল বেনুধৰ শইকীয়াৰ অভিমত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক জয়ৰ বাবে পঞ্জাব কিংছৰ 220 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।